ইয়াকুবর পত্র অধ্যায় এক। গুট গুট হওয়া বারো ফৈদর লোকলৈ ঈশ্বৰৰ প্রভু যীশুখ্রীষ্টৰ দাস ইয়াকুবর নমস্কাৰ। হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষায় যে ধৈর্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোকে যেন একোতে অসম্পূর্ণ নহৈ সিদ্ধ আৰু সম্পূর্ণ হোৱা, এই নিমিত্তে সেই ধৈর্য সিদ্ধ কাৰ্য বিশিষ্ট হওক। কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁ যাচনা কৰক, তাতে তেওঁক দিয়া হ'ব। কিন্তু নিঃসংশয় হৈ তেওঁৰ বিশ্বাসৰে যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধোৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভু যীশুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাব। তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ। কিন্তু যি ভাই অৱনত, তেওঁ নিজ উন্নতিত গৌৰৱ কৰক, আৰু যিজন ধনৱান, তেওঁ নিজ অৱনতিত গৌৰৱ কৰক, কিয়নো তৃণৰ ফুলৰ নিচিনা তেওঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্যে অতি তাপে সৈতে উদয় হৈ তৃণ শুকায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ ৰূপৰ সৌন্দৰ্যও নষ্ট হয়। তেনেকৈ ধনৱান মানুহো নিজৰ সকলো গতিতে ম্লান হৈ থাকে। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হলে প্ৰভুক প্ৰেম কৰাবিলাকক জীৱনৰূপ জিকিৰি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে তাক তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰা মই পৰীক্ষিত হৈছো এইবুলি কোনেও নকওঁ, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কাৰো পৰীক্ষা তেওঁ নকৰে। কিন্তু প্ৰত্যেকজন নিজৰ কু অভিলাষৰ দ্বাৰা আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়, তাতে সেই কু অভিলাষে গৰ্ভ ধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছে পাপ সম্পূৰ্ণ হলে মৰণ জন্মায়। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক ভ্ৰান্ত নহবা। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যিজনৰ অৱস্থান্তৰ আৰু পৰিৱৰ্তনৰ চাওঁ নাই, জ্যোতিবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে। তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ, এইকাৰণে তেওঁ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জন্ম দিয়ালে। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোকে জানি আছা, কিন্তু প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ আৰু ক্ৰোধলৈও ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্মিকতা সাধন নকৰে। এতেকে তোমালোকে সকলো অসুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ কাৰণে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰা আৰু কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা, কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহৈ কেৱল শুনোতা মাথোন হয়, তেন্তে তেওঁ দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়, কাৰণ তেওঁ নিজকে চাই পেলাই গুচি যায়। তাতে তেওঁ কেনেকুৱা আছিল তাক তেতিয়াই পাহৰি যায়। কিন্তু যিকোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰোতা নহৈ পালন কৰোতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ'ব। কোনোৱে যদি নিজকে ধাৰ্মিক যেন মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম কৰ্ম ব্যৰ্থ। মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে ৰখা এই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম। ইয়াকুব অধ্যায় দুই। হে মোৰ ভাইবিলাক, আমাৰ ঐশ্বৰ্যৱান প্ৰভু যীশুখ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস পক্ষপাতেৰে ধাৰণ নকৰিবা, কিয়নো তোমালোকৰ নামঘৰলৈ সোণৰ আঙুঠি আৰু উজ্জ্বল বস্ত্ৰৰে এজন মানুহ আহিলে আৰু মলিন বস্ত্ৰৰে দৰিদ্ৰ এজনো আহিলে, পাছে তোমালোকে যদি সেই উজ্জ্বল বস্ত্ৰ পিন্ধাজনৰ মুখ চাই কোৱা যে আপুনি ইয়াতে স্বচ্ছন্দে বহক, আৰু যদি সেই দৰিদ্ৰজনক কোৱা সৌখিনিতে থিয় হৈ থাক নাইবা মোৰ এই ভৰি পীড়াৰ তলতে বহ, তেন্তে তোমালোকে নিজৰ মাজত প্ৰভেদ নকৰিলানে আৰু কুবিবেচনা কৰা বিচাৰকৰ্তাসকলৰ নহলানে? হে মোৰ প্ৰিয় ভাইবিলাক, শুনা, সংসাৰত যিবিলাক দৰিদ্ৰ ঈশ্বৰে তেওঁবিলাকক বিশ্বাসত ধনবন্ত আৰু নিজ প্ৰেমকাৰীবিলাকৰ আগত অংগীকাৰ কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ মনোনীত কৰা নাইনে? কিন্তু তোমালোকে সেই দৰিদ্ৰক অনাদৰ কৰিলা। ধনৱন্ত লোকেই তোমালোকক অত্যাচাৰ নকৰেনে? তেওঁবিলাকেই তোমালোকক সুধৰ আসনৰ আগলৈ টানি নিনিয়েনে? আৰু যি উত্তম নামেৰে তোমালোক প্ৰখ্যাত হোৱা সেই নামৰ নিন্দাও তেওঁবিলাকেই নকৰেনে?
কিন্তু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।
শাস্ত্ৰৰ এই ৰাজকীয় ব্যৱস্থা যদি তোমালোকে সিদ্ধ কৰা তেন্তে ভাল কৰিছা, কিন্তু যদি পক্ষপাত কৰা তেন্তে পাপ কৰিছা আৰু আজ্ঞা লংঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছা। কিয়নো যিকোনোৱে সকলো আজ্ঞা পালন কৰে কিন্তু এটাত তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দোষী হ'ল। কিয়নো ইয়াক যিজনাই ক'লে
তুমি ব্যভিচাৰ নকৰিবা,
তাকো সেইজনাই ক'লে
তুমি নৰবধ নকৰিবা।
এই হেতুকে তুমি ব্যভিচাৰ নকৰিও যদি নৰবধ কৰা তেন্তে বিধান লংঘনকাৰী হলা। যিবিলাকৰ সুধ বিচাৰ স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ'ব, তোমালোকে নিজকেই তেনেকুৱা লোক জানি কথাও কোৱা কৰ্মও কৰা। কিয়নো যিজনে দয়া নকৰিলে সুধ বিচাৰো তেওঁলৈ নিৰ্দয় হয়, দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে। হে মোৰ ভাইবিলাক, কোনোৱে যদি কয় মোৰ বিশ্বাস আছে, কিন্তু তেওঁৰ যদি কৰ্ম নাথাকে তেন্তে কি লাভ? সেই বিশ্বাসে তেওঁৰ পৰিত্ৰাণ কৰিব পাৰেনে? কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰ নোপোৱাকৈ থাকিলে তোমালোকৰ মাজৰ কোনোৱে যদি তেওঁবিলাকক কয় তোমালোকে উম লগাই তৃপ্ত হৈ কুশলে যোৱা, কিন্তু তেওঁবিলাকক শৰীৰৰ প্ৰয়োজনীয় বস্তু নিদিয়া তেন্তে কি লাভ? সেইদৰে বিশ্বাসো যদি কৰ্ম নাথাকে তেন্তে সি অকলে মৰা, কিন্তু কোনোৱে ক'ব তোমাৰ বিশ্বাস আছে আৰু মোৰ কৰ্মও আছে, বাৰু তেন্তে বিনা কৰ্মনে তোমাৰ বিশ্বাস মোক দেখুওৱা আৰু মই মোৰ কৰ্মৰ দ্বাৰাই তোমাক বিশ্বাস দেখুৱাম। ঈশ্বৰ এজনা বুলি তুমি বিশ্বাস কৰিছা, ভাল কৰিছা। ভূতবোৰেও বিশ্বাস কৰে আৰু ভয়ত চিঞৰে, কিন্তু হে ভুদা মানুহ, বিনা কৰ্মৰে বিশ্বাস যে ব্যৰ্থ ইয়াক তুমি জানিবলৈ ইচ্ছা কৰানে? আমাৰ পিতৃ আব্ৰাহামে যজ্ঞবেদীৰ ওপৰত নিজ পুত্ৰ ইছাহকক উৎসৰ্গ কৰিলত সেই কৰ্ম দ্বাৰা ধাৰ্মিক বুলি গণিত নহলনে? তুমি দেখিছা যে বিশ্বাস তেওঁ কৰ্মৰ সহকাৰী আছিল আৰু কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হল।
আৰু আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হল
আৰু তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হল। তোমালোকে দেখিছা যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, অকল বিশ্বাসৰ দ্বাৰাই নহয়। সেইদৰে ৰাহব বেশ্যায়ো দূতবিলাকক আলহী কৰি ৰাখি পাছে আন বাটেদি পঠাই দিলক, তেওঁ সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহলনে? কিয়নো যেনেকৈ আত্মাবিহীন শৰীৰ মৰা, তেনেকে কৰ্মবিহীন বিশ্বাসো মৰা।
যাকোব অধ্যায় তিনি। হে মোৰ ভাইবিলাক, অনেক শিক্ষক নহবা, কিয়নো তোমালোকে জানা যে আনতকৈ আমাৰ ভাৰী সুদ বিচাৰ হ'ব, কাৰণ আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনোৱে যদি বাক্যত ত্ৰুটি নকৰে তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ। ঘোঁৰাবোৰ আমাৰ বশীভূত হ'বলৈ আমি যদি সিহঁতৰ মুখত লাগাম দিওঁ তেন্তে সিহঁতৰ গোটেই গাটো ঘূৰাব পাৰোঁ। আৰু চোৱা, জাহাজবোৰ অতি ডাঙৰ আৰু প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ'লেও সেইবোৰক অতি সৰু হালিৰে গুৰিয়ালৰ ইচ্ছামতে ঘূৰোৱা যায়। সেইদৰে জিভাও অতি ক্ষুদ্ৰ অংক, কিন্তু মহাদৰ্পৰ কথা কয়। চোৱা, কিমান অলপ জুৱে কিমান ডাঙৰ হাবি পুৰে, জিভাও অগ্নিস্বৰূপ। আমাৰ অংগ প্ৰত্যংগবোৰৰ মাজত জিভা অধৰ্মময় জগতস্বৰূপ। সেয়ে গোটেই শৰীৰক কলংকিত কৰে আৰু নিজেও জন্মৰ চক্ৰক প্ৰজ্বলিত কৰে আৰু নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়, কিয়নো পশুপক্ষী উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই দমন কৰা যায় আৰু দমন কৰা হলো। কিন্তু জিভাক দমন কৰিবলৈ মানুহবিলাকৰ মাজত কাৰো সাধ্য নাই। সেই অশান্ত দুষ্টতাস্বৰূপ মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ, তাৰে আমি পিতৃপ্ৰভুৰ ধন্যবাদ কৰোঁ আৰু তাৰে ঈশ্বৰৰ সাদৃশ্যৰে হোৱা মানুহবিলাকক হাও দিওঁ। একে মুখৰ পৰাই ধন্যবাদ আৰু হাও ওলায়। হে মোৰ ভাইবিলাক, এনে হোৱা উচিত নহয়। একেটা বিন্ধাই দি ভুমুকে সোৱাদ আৰু তিতা, এই দুয়োবিধ পানী ওলায়নে? হে মোৰ ভাইবিলাক, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফুল ধৰিব পাৰেনে? লোনা পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। তোমালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাই দিয়ক। কিন্তু তোমালোকৰ হৃদয়ত যদি তিতা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেন্তে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিবা আৰু মিছাও নকবা। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰাসিক্ত আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে সুচী, পাছে শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিসংগ আৰু অকপট। আৰু শান্তি উৎপন্ন কৰাবিলাকৰ দ্বাৰাই শান্তিৰে ধাৰ্মিকতাৰ ফল ৰোৱা হয়। যাকোব অধ্যায় চাৰি। তোমালোকৰ মাজত ৰণযুদ্ধ কৰ পৰা হয় আৰু বিৰোধনো কৰ পৰা হয়? তোমালোকৰ অংগ প্ৰত্যংগত যুদ্ধ কৰা যি সুখাভিলাষ তাৰ পৰা নহয়নে? তোমালোকে অভিলাষ কৰা কিন্তু নোপোৱা। তোমালোকে নৰবধ আৰু ঈৰ্ষা কৰা তথাপিও কৃতাৰ্থ হ'ব নোৱাৰা। তোমালোকে বিৰোধ আৰু ৰণযুদ্ধ কৰা, তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা। যাচনা কৰিলেও নোপোৱা, কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাভিলাষত ব্যয় কৰিবৰ কাৰণেহে যাচনা কৰা। হে ব্যভিচাৰিণীবিলাক, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা ইয়াত তোমালোকে নাজানানে? এতেকে যিজনে জগতৰ মিত্ৰ হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। নাইবা শাস্ত্ৰে অনৰ্থক ৰূপে কয় বুলি তোমালোকে ভাবিছানে? যি আত্মা তেওঁ আমাত বাস কৰাইছিল, সেই আত্মাই অসূয়ালৈ হাবিয়াস কৰেনে? কিন্তু তেওঁ মহা অনুগ্ৰহ দান কৰে। এতেকে শাস্ত্ৰে কয়,
ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।
এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু ছয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। ব্যাকুল হৈ সুখ আৰু ক্ৰন্দন কৰা, তোমালোকৰ হাঁহি সুখ হৈ যাওক আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওক। প্ৰভুৰ আগত তোমালোকে নিজ নত কৰা, প্ৰভুৰ আগত তোমালোকে নিজক নত কৰা, তাতে তোমালোকক উন্নত কৰিব। হে ভাইবিলাক, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুদ বিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুদ বিচাৰ কৰে। কিন্তু তুমি যদি বিধানৰ সুদ বিচাৰ কৰা, তেন্তে বিধান পালনকাৰী নহয় বিচাৰকৰ্তা হৈছা। বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজনা মাত্ৰ, তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ। কিন্তু চুবুৰীয়াৰ সুদ বিচাৰ কৰা যি তুমি, তুমিনো কোন? এতিয়া চোৱাচোন, তোমালোকে বোলা আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম। কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি কিয়নো এখন্তক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাব তোমালোকে সেই ভাবস্বৰূপ। তাৰ সলনি বৰং এই কথা কোৱা, প্ৰভুৰ ইচ্ছা হলে আমি জীয়াই থাকি এই কৰ্ম বা সেই কৰ্মকে কৰিম, কিন্তু এতিয়া তোমালোকে নিজ নিজ দৰ্প কথাত শ্লাঘা কৰিছা। এই সকলো শ্লাঘা মন্দ, এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। যাকোব অধ্যায় পাঁচ। এতিয়া চোৱাচোন, হে ধনৱন্ত লোক, তোমালোকৰ যি যি দুৰ্দশা আহিব লাগিছে তাৰ কাৰণে হাহাকাৰে ক্ৰন্দন কৰা। তোমালোকৰ ধন সম্পত্তি গেলি পচি গ'ল, তোমালোকৰ কাপোৰ পোকে খোৱা হ'ল, তোমালোকৰ সোণৰূপ মামৰে খোৱা হ'ল, আৰু সেইবোৰৰ মামৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু জুইৰ দৰে তোমালোকৰ মঙহকে খাব। তোমালোকে শেষকালতে ধন সাঁচিলা। চোৱা, তোমালোকৰ পথাৰৰ শস্য দোৱা বনোৱাবোৰৰ যি বেচ তোমালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলা, সেই বেচেই আতাহ পাৰিছে, আৰু সেই দোৱাবিলাকৰ আত্মাৰাও বাহিনীগণৰ প্ৰভুৰ কাণত পৰিল। তোমালোকে পৃথিৱীত সুখ ভোগ আৰু ইন্দ্ৰিয় সুখাভিলাষেৰে দিন নিয়ালা। হত্যাৰ দিনা তোমালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলা। তোমালোকে ধাৰ্মিকক দুখী কৰি বধ কৰিলা, তেওঁ তোমালোকক প্ৰতিৰোধ নকৰে। এতেকে হে ভাইবিলাক, প্ৰভুৰ আগমনলৈকে সহন কৰি থকা। চোৱা, খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায় তেতিয়ালৈকে সহন কৰি থাকে। তোমালোকো সহন কৰা, নিজ নিজ হৃদয় থিৰে ৰাখা, কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি। হে ভাইবিলাক, যাতে তোমালোকৰ সুদবিচাৰ নহ'ব তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আত্মস্বৰ নকৰিবা। চোৱা, বিচাৰকৰ্তা দুৱাৰ মুখতে থিয় হৈ আছে। হে ভাইবিলাক, যি ভাৱবাদীসকলে প্ৰভুৰ নামেৰে কথা ক'লে তেওঁবিলাকক ক্লেশ সহন আৰু চিৰ সহিষ্ণুতাৰ আৰ্হি বুলি মানিবা। চোৱা, যিবিলাকে সহন কৰিলে তেওঁবিলাকক আমি ধন্য বোলো। ইউবৰ ধৈৰ্যৰ বিষয়ে তোমালোকে শুনিলা আৰু প্ৰভুৰ কাৰ্যৰ শেষ দেখিলা যে প্ৰভু অতি স্নেহবান আৰু দয়ালু। কিন্তু হে মোৰ ভাইবিলাক, বিশেষ এই তোমালোকে স্বৰ্গৰ নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাবা, কিন্তু তোমালোক যেন সুধ বিচাৰত নপৰা, এইকাৰণে তোমালোকৰ হয় হওক আৰু নহয় হওক, তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে, তেওঁ প্ৰাৰ্থনা কৰক। কোনোবা হৰ্ষিত হৈছেনে, তেওঁ গীত গান কৰক। কোনোবা নুৰিয়া পৰিছেনে, তেওঁ মণ্ডলীৰ বৃদ্ধলোকক মাতক, পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নুৰিয়াজনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব, আৰু তেওঁ যদি পাপ কৰিলে তথাপি ক্ষমা কৰা যাব। এতেকে তোমালোক সুস্থ হবলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিকৰ নিবেদন কাৰ্যসাধনত মহাশক্তি বিশিষ্ট। এলিয়া আমাৰে নিচিনা সুখ দুখ ভোগী মানুহ হৈও তেওঁ বৰষুণ নহবলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে, তাতে তিনি বছৰ ছমাহ দেশত বৰষুণ নহ'ল, পাছে আকৌ প্ৰাৰ্থনা কৰিলত আকাশৰ পৰা বৰষুণ হ'ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। হে মোৰ ভাইবিলাক, তোমালোকৰ মাজৰ কোনোৱে সত্যৰ পৰা ভ্ৰান্ত হলে যদি কোনোবাই তেওঁক ফিৰাই আনে, তেন্তে যিজনে পাপীক তেওঁৰ পথভ্ৰান্তিৰ পৰা ফিৰাই আনে তেওঁ এটি প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু পাপসমূহ ঢাকিব, ইয়াকে তেওঁ জানে।